চফনীয়া ভাৱবাদী পুস্তক তিনি অধ্যায়। জিৰচালেমৰ ভৱিষ্যত। ধিক সেই বিদ্ৰোহিনী নগৰ, ধিক ভ্ৰষ্টাচাৰী আৰু অত্যাচাৰকাৰিনী নগৰ। তাই ঈশ্বৰৰ কথালৈ মনোযোগ নিদিয়ে, যিহুৱাৰ শাসন গ্ৰাহ্য নকৰে, যিহুৱাৰ ওপৰত ভৰসা নকৰে, নিজ ঈশ্বৰৰ ওচৰলৈ তাই নাহে। তাই ৰাজপুত্ৰবোৰ যেন গৰ্জনকাৰী সিংহ আৰু বিচাৰকৰ্তাবোৰ গধূলি বেলাৰ ক্ষুদ্ধাত ৰাং কুকুৰ। সিহঁতে ৰাতিপুৱাৰ কাৰণে একো পেলাই নাৰাখে। তাই ভাৱবাদীসকল দাম্ভিক আৰু বিশ্বাসঘাতক। তাই পুৰোহিতসকলে প্ৰবৃত্তক অপবিত্ৰ কৰিছে আৰু ব্যৱস্থাৰ বিৰুদ্ধে অনিষ্ট কাৰ্য কৰিছে। তাই মাজত থকা যিহুৱাৰ ধাৰ্মিক তেওঁ কোনো অন্যায় নকৰে। প্ৰতি ৰাতিপুৱাতে তেওঁ নিজৰ ন্যায় বিচাৰ কৰে। তেওঁ ন্যায় বিচাৰ পোহৰৰ পৰা লুকুৱাই নাথাকিব। তথাপিও অপৰাধীৰ লজ্জা বোধ নাই। যিহুৱাই কৈছে, মই জাতিবোৰক উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ কোটবোৰ ধ্বংস কৰা হ'ল, মই তেওঁলোকৰ আলিবোৰ জনশূন্য কৰিলোঁ, কোনেও সেইবোৰেদি অহা যোৱা নকৰে, তেওঁলোকৰ সকলো নগৰ বিনষ্ট হৈ গ'ল, সেইবোৰত কোনো মানুহ নাই, কোনেও বাস নকৰে। মই জিৰচালেমক ক'লোঁ, এতিয়া তুমি অৱশ্যে মোক ভয় কৰিবা আৰু মোৰ শাসন গ্ৰহণ কৰিবা, তাতে তোমাৰ নিৰ্বাস উচ্ছন্ন কৰা নহ'ব। এইয়ে তোমাৰ বিষয়ে মই নিৰূপিত কৰা মোৰ পৰিকল্পনা। কিন্তু তাই লোকসকলে ৰাতিপুৱাতে উঠি অতি আগ্ৰহেৰে সৈতে দুষ্টতাৰ কাৰ্যবোৰ কৰি থাকিল। জিহুৱাই এইদৰে কৈছে, সেইবাবে তোমালোক সেইদিন পৰ্যন্ত মোৰ অপেক্ষাত থাকা, যিদিনা মই লুটপাত কৰিবলৈ উঠিম, কিয়নো মই এইয়ে ঠিক কৰিছো যে জাতিবোৰক মই একগোট কৰিম, ৰাজ্যবোৰক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ ওপৰত মোৰ ক্ৰোপ, মোৰ জ্বলন্ত ক্ৰোধ ঢালি দিম, মোৰ অন্তৰ্জ্বালাৰ অগ্নিৰে গোটেই পৃথিৱী গ্ৰাহিত হ'ব। তাৰ পাছত মই জাতিবোৰক পবিত্ৰ উট দিম, যাতে তেওঁলোকে সকলোৱে কান্ধত কান্ধ মিলাই একে মনেৰে মোৰ প্ৰাৰ্থনা কৰিব পাৰে। মোৰ লোকসকল, যিসকল হিঁচৰিত হৈ ইথিওপিয়া দেশৰ নৈ সিপাৰত থাকে, মোৰ সেই আৰাধনাকাৰীসকলে মোৰ উদ্দেশ্যে উৎসৰ্গ উপহাৰ লৈ আহিব। তুমি মোৰ অহিতে যি যি অপৰাধ কৰিলা, তাৰ বাবে তোমাক সেইদিনা লজ্জিত কৰা নহ'ব, কিয়নো সেই সময়ত অহংকাৰত উল্লাস কৰোতা লোকসকলক মই তোমাৰ মাজৰ পৰা দূৰ কৰিম। তাতে মোৰ পবিত্ৰ পৰ্বতৰ ওপৰত তুমি পুনৰ কেতিয়াও অহংকাৰ নকৰিবা, কিন্তু মই তোমাৰ মাজত এক নম্ৰ আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম, তেওঁলোকে যিহুৱাৰ নামত নিৰ্ভয় কৰিব। ইজৰাইলৰ সেই অৱশিষ্টভাগে অপৰাধ নকৰিব, তেওঁলোকে মিছা কথা নকব আৰু তেওঁলোকৰ মুখত চলনা কথা নাথাকিব। এইদৰে তেওঁলোকে চৰিব আৰু হ'ব, তেওঁলোকক ভয় দেখুৱাবলৈ কোনো নাথাকিব। হে চিয়োন কন্যা, গান গোৱা, হে ইজৰাইল জয়ধ্বনি কৰা, হে জিৰচালেমৰ কন্যা, সমস্ত মনেৰে সৈতে আনন্দ আৰু উল্লাস কৰা। যিহুৱাই তোমাৰ দণ্ডবোৰ দূৰ কৰিলে, তোমাৰ শত্ৰুবোৰক খেদি দিলে, ইজৰাইলৰ ৰজা যিহুৱা তোমাৰ মাজত আছে, তুমি আৰু কেতিয়াও অমংগললৈ ভয় নকৰিবা। সেইদিনা জিৰচালেমক এই কথা কোৱা হ'ব, হে চিয়োন, তুমি ভয় নকৰিবা, তোমাৰ হাত শিথিল নহওক, তোমাৰ ঈশ্বৰ যিহুৱা তোমাৰ মাজত আছে, সেই পৰাক্ৰমীজনে তোমাক ৰক্ষা কৰিব, তেওঁ আনন্দেৰে সৈতে তোমাৰ বিষয়ে উল্লাস কৰিব, তেওঁৰ গভীৰ প্ৰেমেৰে সৈতে তোমাৰ বিষয়ে নীৰৱ হ'ব, তেওঁ গানেৰে সৈতে তোমাৰ বিষয়ে আনন্দ কৰিব, পৰ্বৰ সময়ত আনন্দ কৰা মানুহৰ দৰে আনন্দ কৰিব। জিহুৱাই কৈছে, মই তোমাৰ লজ্জা আৰু বিনাশৰ ভয়বোৰ দূৰ কৰিম। চোৱা, তোমাৰ উপদ্ৰৱ কাঢ়িলৈ সেই সময়ত মই যি কৰিব লাগে তাকে কৰিম। মই সহায়হীন খুৰাক ৰক্ষা কৰিম আৰু খেদি দিয়াত হিঁচৰিত হোৱা সকলক গোটাম। যি যি দেশত তেওঁলোক লজ্জিত হৈছিল, সেই সকলোতে মই তেওঁলোকক প্ৰশংসা আৰু সুখ্যাতি দান কৰিম। সেই সময়ত মই তেওঁলোকক একেলগ কৰি লৈ আনিম, সেই সময়ত মই তেওঁলোকক একত্ৰিত কৰিম, কিয়নো মই যেতিয়া তোমালোকৰ ভৱিষ্যতৰ পুনৰ গঠন কৰিম, তেতিয়া পৃথিৱীৰ সকলো জাতিৰ মাজত মই তোমালোকক এক সুখ্যাতি আৰু প্ৰশংসাৰ দান কৰিম আৰু তোমালোকে তাক দেখা পাবা।